ia Akahmani. Puar batori koiso homujjol bharadaje etiar pradhan batori homohol ভারতে অহা 4 আৰু 5 জুনত বারাণসীত ব্রিক্স ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যগুটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় উত্তৰাখণ্ডৰ চামলি জিলাৰ ভেলি অফ ফ্লাৱাৰ্ছ শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহে সংঘাত হ্ৰাস কৰিবলৈ সন্মত হৈছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে আৰু ভাৰতে জাপানত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতে অহা 4 আৰু 5 জুনত উত্তৰ প্ৰদেশৰ বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে নতুন দিল্লীত সংস্কৃতি মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱালে এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে এই দুদিনীয়া বৈঠকত মূল বিষয়ৰ সৈতে খাপ খোৱাকৈ সাংস্কৃতিক সহযোগিতা সন্দৰ্ভত গাঁথনিগত আৰু বহুপাক্ষিক আলোচনাই স্থান পাব বুলি তেওঁ আশা প্ৰকাশ কৰে সচিবগৰাকীয়ে কয় যে এইবেলি বৈঠকত মূলতঃ সৃষ্টিশীল অৰ্থনীতি তথা কৃত্ৰিম বুদ্ধিমত্তা ঐতিহ্যৰ সুৰক্ষা সংস্কৃতি আৰু বহনক্ষম উন্নয়ন আদি বিষয় লৈ আলোচনা কৰা হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববী আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদ তথা দলৰ মুখপাত্ৰ ডঃ সম্বিত পাত্ৰই নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰ জোৰা সেৱা সাংগঠনিক সম্প্ৰসাৰণ আৰু সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লোৱাৰ উদ্দেশ্যে দলৰ বিভিন্ন ভৱিষ্যৎ উদ্যমৰ বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে কেন্দ্ৰত মোদী চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত প্ৰতিটো খণ্ডতে দেশৰ চকুত লগা উন্নয়ন জনসাধাৰণে প্ৰত্যক্ষ কৰিছে সম্প্ৰতি দেশৰ 22খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টী আৰু NDA শাসনত আছে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে অতি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত দক্ষিণ আফ্ৰিকাৰ ক্ষুদ্ৰ বাণিজ্য উন্নয়ন মন্ত্ৰী ষ্টেলা টেম্বিছা নাদাবেনীৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে সাক্ষাৎকালত উভয় দেশৰ মাজত থকা এই উদ্যোগ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন নিয়োগ সৃষ্টি আৰু সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত উদ্যোগ খণ্ডটোৰ বিশেষ ভূমিকাত আলোকপাত কৰা হয় মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োপক্ষই উদ্যোগ খণ্ডটোত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে ইয়াৰ ভিতৰত বিত্তীয় সুবিধাৰ সম্প্ৰসাৰণ ডিজিটীয় পদ্ধতিৰ বিকাশ উদ্যমিতা খণ্ডক শক্তিশালী কৰা আৰু অতি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰত দক্ষতা বিকাশ আদি সামৰি লোৱা হয় বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে এই বৈঠকে দ্বিপাক্ষিক সহযোগিতা আৰু সহায়ক পৰিৱেশতন্ত্ৰৰ জৰিয়তে উদ্যোগ খণ্ডটোৰ বিকাশ সাধন কৰিবলৈ উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে ছমাহ পূৰ্বে স্বাক্ষৰিত হোৱা ভাৰত অমান সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি চমুকৈ চেপা 1 জুনৰ পৰা কাৰ্যকৰী হোৱা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এয়া কেৱল এখন বাণিজ্য চুক্তি নহয় ই দুয়োখন দেশৰ মাজত থকা বিশ্বাসৰ প্ৰতিফলন এই চুক্তিয়ে ভাৰত আৰু অমানৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে এই চুক্তিৰ ফলত অমানলৈ ৰপ্তানি হোৱা ভাৰতৰ 99% সামগ্ৰীৰ ওপৰত কোনোধৰণৰ শুল্ক আৰোপ কৰা নহ'ব ইয়াৰ দ্বাৰা ভাৰতৰ বস্ত্ৰ কৃষি সামগ্ৰী ঔষধ সাগৰীয় সামগ্ৰী আদি সামগ্ৰী ৰপ্তানিকাৰীসকলৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ বিশেষভাৱে লাভান্বিত হ'ব এই বাণিজ্য চুক্তিয়ে ওমানৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ বাবে নতুন দুৱাৰ মুকলি কৰিব বুলি শ্ৰীগোৱেলে দৃঢ়তাৰে কয়
I am confident that this comprehensive agreement will add a new momentum to our ties with Oman. From day one, India will secure duty-free access on 98% of Oman's tariff lines, covering over 99% of India's exports to Oman. SEPA is a blueprint of our shared future.
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মালছক সাক্ষাৎ কৰে সাক্ষাৎকালত দুয়োগৰাকী মন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন আঞ্চলিক পৰিস্থিতিৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা উভয় দেশৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক আগবঢ়াই নিয়াৰ বিষয়ে বাৰ্তালাপ কৰে বুলি সামাজিক মাধ্যমত ডঃ জয়শংকৰে প্ৰকাশ কৰে উত্তৰাখণ্ডৰ চামলি জিলাত থকা ভেলি অফ ফ্লাৱাৰ্ছ অৰ্থাৎ ফুলৰ উপত্যকা শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ লগে লগে ৰাজ্যখনৰ বন বিভাগে পৰ্যটকসকলক উপত্যকাটো চহকী জৈৱ বৈচিত্ৰ আৰু বিৰল প্ৰজাতিৰ উদ্ভিদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। বিভাগে সদৰি কৰা অনুসৰি উপত্যকাটোত সম্প্ৰতি 300তকৈও অধিক প্ৰজাতিৰ ফুল আৰু কেইবাবিধো বিৰল প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। উপত্যকাটো পৰ্যটকৰ বাবে অহা 31 অক্টোবৰ পৰ্যন্ত মুকলি থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে। উল্লেখযোগ্য যে এই উপত্যকাটো প্ৰত্যাহ্বানপূৰ্ণ ভৌগোলিক পৰিস্থিতি থকা অঞ্চলত অৱস্থিত। উপত্যকাটোৰ ভ্ৰমণ উপভোগ্য কৰি তুলিবলৈ বতৰ আৰু পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে পৰ্যটকসকলৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাও জাৰি কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈ অধিক মূল্যৰ 19,00,000 মেট্ৰিক টনতকৈ অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে। সাগৰীয় সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ পি জৱাহৰে প্ৰকাশ কৰা অনুসৰি সাম্প্ৰতিক গোলকীয় প্ৰত্যাহ্বান সত্বেও ই পৰিমাণ আৰু মূল্য দুয়োটা ক্ষেত্ৰতে সাগৰীয় খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ ৰপ্তানি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ভাৰতৰ পৰা সৰ্বাধিক সাগৰীয় খাদ্য আমদানি কৰিছে। ৰপ্তানি কৰা খাদ্যসমূহৰ ভিতৰত বৰফত সংৰক্ষণ কৰা মিছা মাছৰ পৰিমাণ সৰ্বাধিক বুলি তেওঁ জানিবলৈ দিয়ে। এই ৰপ্তানিৰ পৰিমাণ 49,000 কোটি টকাতকৈ অধিক বুলি শ্ৰীজৱাহৰে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পাছতে বৰফত সংৰক্ষণ কৰি ৰখা সাগৰীয় মাছ দ্বিতীয় সৰ্বাধিক ৰপ্তানিকৃত সাগৰীয় খাদ্যৰূপে পৰিগণিত হৈছে। এই ৰপ্তানিৰ পৰিমাণ 5,658 কোটি টকাতকৈ অধিক বুলি তেওঁ প্ৰকাশ কৰে। ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত সংঘাত হ্ৰাস কৰিবলৈ দুয়োপক্ষীয় সন্মত হৈছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে হোৱা আলোচনা আৰু মধ্যস্থতাকাৰীৰ জৰিয়তে হিজবুল্লাহৰ সৈতে যোগাযোগ কৰাৰ পাছতেই ট্ৰাম্পে এই কথা ঘোষণা কৰে। ট্ৰাম্পে প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষই গুলীচালনা বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে আৰু বেইৰুটলৈ আগবাঢ়ি যোৱা আমেৰিকাৰ সেনাক ইতিমধ্যে উভতাই অনা হৈছে। উল্লেখযোগ্য যে ইজৰাইলৰ স্থলসেনাই লেবাননৰ অভ্যন্তৰত প্ৰৱেশ কৰা আৰু হিজবুল্লাহে ইজৰাইলৰ হাইফা চহৰক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলোৱাৰ পাছতে ইজৰাইল চৰকাৰে বেইৰুটৰ দক্ষিণ প্ৰান্তত নতুনকৈ বিমান আক্ৰমণৰ নিৰ্দেশ দিছিল। এই আক্ৰমণৰ কেইঘণ্টামানৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এটা যৌথ বিবৃতিত দাবী কৰিছে যে হিজবুল্লাহে বাৰে বাৰে যুদ্ধবিৰতি উলংঘন কৰি ইজৰাইলৰ চহৰসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ বাবেহে বেইৰুটত এই সামৰিক অভিযানৰ নিৰ্দেশ দিবলগীয়া হৈছিল। লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইলে চলোৱা আক্ৰমণৰ পাছতে ইৰাণে সতৰ্কবাণী জাৰি কৰি স্পষ্ট কৰিছে যে এই আক্ৰমণৰ ফলত আমেৰিকাৰ সৈতে থকা তেওঁলোকৰ যুদ্ধবিৰতি চুক্তি বিপদাপন্ন হ'ব পাৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বেইৰুটৰ দক্ষিণ প্ৰান্তত আক্ৰমণ চলোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকাছিয়ে এই মন্তব্য কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ সৈতে হোৱা এই বুজাবুজি লেবাননসহ আটাইকেইটা সীমান্তৰ বাবেই প্ৰযোজ্য আছিল আৰু যিকোনো এটা সীমান্তত ইয়াৰ উলংঘন হলে সেয়া সমগ্ৰ যুদ্ধবিৰতিৰ উলংঘন বুলি গণ্য কৰা হ'ব। ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে মন্তব্য কৰিছিল যে ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ৰকেট আৰু ড্ৰোন আক্ৰমণৰ প্ৰত্যুত্তৰত বেইৰুটৰ দাহিয়েহ অঞ্চলত থকা উগ্ৰপন্থীৰ ঘাটিসমূহত আক্ৰমণ চলোৱা হ'ব। ভাৰতে কালি জাপানৰ কাকামি গহৰাত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ নিজৰ তৃতীয়খন খেলত কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অধিনায়ক কেতন কুশৱাহাই খেলখনৰ 3:37 এটাকৈ গ'ল দিয়াৰ লগতে বৰিন্দৰ সিঙে 5 আৰু শ্বাহৰুখ আলীয়ে 54 মিনিটত আন দুটা গ'ল দিয়ে। কোৰিয়াৰ হৈ অধিনায়ক য়ুন জায়েহয়কে 21 মিনিটত একমাত্ৰ গ'লটো পৰিশোধ কৰে। এই জয়ৰ সুবাদত ভাৰত সম্প্ৰতি 6 পইণ্টেৰে পুল এত প্ৰথম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ভাৰতে অহা 4 আৰু 5 জুনত বাৰাণসীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ দ্বিতীয়খন বৈঠকৰ আয়োজন কৰিছে। উত্তৰাখণ্ডৰ চামোলি জিলাৰ ভেলী অৱ ফ্লাৱাৰ্ছ শীৰ্ষক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে আৰু ভাৰতে জাপানত চলি থকা 18 বছৰ অনুৰ্ধৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ এখন খেলত কালি কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।